নমস্কাৰ, মই মাধৱ চন্দ্ৰ আৰ্য, 22 নং মন্দিয়া বিধানসভা সমষ্টিৰ পৰা আপোনালোক সকলো অঞ্চলবাসীক সাদৰ অনুৰোধ জনাইছো। মোৰ মনোনয়ন কাৰ্যসূচীত আপোনালোকৰ গৌৰৱময় উপস্থিতি মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। স্থান বৰপেটা ডিচি অফিচ, সময় 11 বজাত, তাৰিখ 23 মাৰ্চ 2026। কাৰ্যসূচী আৰম্ভ বালাগাঁৱৰ পৰা হব, যৰ পৰা আমি সকলোৱে একেলগে মনোনয়ন স্থানলৈ যাত্ৰা কৰিম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই মোৰ আটাইতকৈ ডাঙৰ শক্তি। অনুগ্ৰহ কৰি অধিক সংখ্যাত উপস্থিতি হৈ মোক আপোনালোকৰ সমৰ্থন আগবঢ়াব। আপোনালোকৰ নিজৰ বাদল চন্দ্ৰ আৰ্য।